গীতমালা 91 অধ্যায়। যি মানুহ সর্বোপরি জনার আশ্রয়ত থাকে, যি মানুহ সর্বশক্তিমানৰ ছাঁত বসতি করে, তেওঁ জিহুৱাৰ বিষয়ে এই কথা কব, তেওঁই মোৰ আশ্রয় আৰু মোৰ দুর্গ, তেওঁই মোৰ ঈশ্বৰ, যিজনাৰ ওপৰত মই ভৰসা কৰোঁ। তেওঁ মোক ব্যাধৰ ফাণ্ডৰ পৰা আৰু সর্বনাশী মহামাৰীৰ পৰা ৰক্ষা কৰিব। তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব, তেওঁ ডেউকাৰ তলত তুমি আশ্রয় পাবা। ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ'ব। তুমি ৰাতিৰ আতংকলৈ আৰু দিনত উৰি অহা কাৰলৈ ভয় নকৰিবা। অন্ধকাৰত ঘূৰি ফুৰা মহামাৰীলৈ নাইবা দুপৰীয়া সময়ত অহা ধ্বংসকাৰী আঘাতলৈ তুমি ভয় নকৰিবা। হয়তো তোমাৰ ওচৰে পাজৰে ধ্বংস হ'ব হাজাৰ হাজাৰ লোক, আৰু তোমাৰ সোঁফালে অজুত অজুত, কিন্তু সেয়েই তোমাৰ কাষলৈ নাহিব। তুমি কেৱল নিজ চকুৰে দেখা পাবা, দুষ্টবোৰে কেনে প্ৰতিফল পায় তুমি তাক দেখা পাবা। হে প্ৰভু, হয় তুমিয়েই মোৰ আশ্ৰয়, তুমি সৰ্বোপৰি জনাক তোমাৰ আশ্ৰয় স্থান কৰিলা, সেয়ে তোমালৈ কোনো বিপদ নঘটিব, আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ কষ্ট নাহিব। কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব। তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায়। তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা, তুমি জুবা সিংহ আৰু নাগক ভৰিৰে গচকিবা, কিয়নো তেওঁ মোক প্ৰেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম, মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে। তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম, সংকটৰ কালত মই তেওঁৰ সংগী হ'ম, মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱান্বিতো কৰিম, মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম, মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম।